إن الذين كفروا ويصدون عن سبيل الله والمسجد الحرام الذي جعلناه للناس والمسجد الحرام الذي جعلناه للناس سواء العاكف فيه والباد ومن يرد فيه بإلحاد بظلم نذقه من عذاب أليم
نتشي جهوكلة كفري كوريسة সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদ হাৰামৰ পৰা মানুহক বাধা দিয়ে য'ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবে সম অধিকাৰ প্ৰদান কৰিছোঁ তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দিন বিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম